চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কাৰ, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আচলতে এই পৃথিৱীত যে আমি জীয়াই আছো, আমাৰ জীৱনৰ প্ৰতিটো পলৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। কিন্তু এই জীৱনৰ সিপাৰে যি অনন্ত জীৱন আছে, সেই অনন্ত জীৱন যেন আমি স্বৰ্গত কটাব পাৰোঁ, তাৰ ব্যৱস্থা যে ঈশ্বৰে কৰিলে, সেইবাবেহে আমি ঈশ্বৰক অধিক ধন্যবাদ দিব লাগে। ঈশ্বৰৰ সেই ব্যৱস্থাৰ কথা আমি তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত পাওঁ। সেই বাইবেল শাস্ত্ৰ সহজ সৰলভাৱে অধ্যয়ন কৰাৰ চেষ্টা আমি চলাই আহিছোঁ এই অনুষ্ঠানৰ যোগেৰে। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। শুনি কেনে পাইছে বাৰু? কিবা প্ৰকাৰে উপকৃত হৈছেনে? অনুগ্ৰহ কৰি আমালৈ লিখি পঠিয়াওকচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ। অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি যোৱা অনুষ্ঠানত বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? যোৱা অনুষ্ঠানত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ যিহুদাৰ পত্ৰ নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰ পুস্তকখনৰ এটা চমু পৰিচয় মাত্ৰ আগবঢ়াইছিলোঁ। আমি এই কথাটো আলোচনা কৰিছিলোঁ যে যিহুদাই খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধীয়, পৰিত্ৰাণ সম্বন্ধীয় কোনো তাত্ত্বিক বিষয়ৰ ওপৰত লিখিবলৈ মন কৰিছিল, কিন্তু পবিত্ৰ আত্মাই তেওঁক তেনে কৰিবলৈ নিদিলে আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত সোমাই পৰা বিশ্বাসভ্ৰষ্ট লোকসকলৰ বিষয়ে সাৱধান কৰি দিবলৈ, কোনো কথা লিখিবলৈ যিহুদাক ঈশ্বৰৰ আত্মাই বিশেষভাৱে উদগালে আৰু সেইদৰেই তেওঁ এই কথাবোৰ পত্ৰখনত লিখিছে। আহক এতিয়া আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়ো। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে ঘণ্টেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব বুজাই দিয়াৰ ক্ষমতা আমাৰ নাই, সেই সামৰ্থ্যও আমাৰ নাই। তুমিয়েই আমাক বুজাই দিয়া, আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। আহক এতিয়া আমি যিহুদাৰ পত্ৰৰ প্ৰথম পদটো পাঠ কৰোঁ। যীশুখ্ৰীষ্টৰ দাস জাকুবৰ ভাই যীহুদা, পিতৃ ঈশ্বৰত যিবিলাক প্ৰেমৰ পাত্ৰ আৰু যীশুখ্ৰীষ্টৰ নিমিত্তে ৰক্ষিত আছে সেই আমন্ত্ৰিত লোকবিলাকৰ সমীপলৈ। যীশুখ্ৰীষ্টৰ দাস, দাস শব্দটোৱে ইয়াত আচলতে বন্ধা গোলাম বুজাইছে। তেওঁ যীশুখ্ৰীষ্টৰ সৈতে থকা তেজৰ সম্বন্ধৰ কথাটো উল্লেখ কৰা নাই, কিয়নো তেনে কৰা হ'লে তেওঁ আনতকৈ উচ্চ আসন লোৱা যেন হ'লহেঁতেন। পাচনীসকলৰ দিন পাৰ হৈ যোৱাৰ পাছত এনেকুৱা এটা মনোভাৱে গা কৰি উঠিছিল যে যীশুখ্ৰীষ্টৰ পৰিয়ালৰ লোকসকলক বিশেষ ধৰণৰ সন্মান প্ৰদৰ্শন কৰিব লাগে, যেন তেওঁলোক কিবা বিশেষ শ্ৰেণীৰহে লোক। কিন্তু যীহুদা যীশুখ্ৰীষ্টৰ সতীয়া ভায়েক হৈও নিজকে যীশুখ্ৰীষ্টৰ দাস বুলি কোৱা কথাটোৱে এই মনোভাৱটো যে উচিত নহয় তাকেই প্ৰকাশ কৰিছে। এজন বিখ্যাত পণ্ডিতে ৱৰ্ড ষ্টাডিজ ইন দ্য নিউ টেষ্টামেণ্ট নামৰ গ্ৰন্থত এনেদৰে লিখিছে, যীহুদাই যে খ্ৰীষ্টৰ সৈতে থকা তেওঁৰ তেজৰ সম্বন্ধটোৰ কথা উল্লেখ কৰা নাই সেই কথাটো এইদৰে ব্যাখ্যা কৰিব পৰা যায় যে তেওঁৰ মানৱীয় সম্বন্ধটো আত্মিক সম্বন্ধতকৈ নিম্ন খাপৰ, আৰু এনে সম্বন্ধই আমাৰ প্ৰভুৰ পাৰ্থিৱ পৰিয়ালৰ প্ৰতি অন্ধবিশ্বাসমূলক মনোভাৱ সহায় কৰা যেন হ'লহেঁতেন। জাকুবৰ ভাই, যীহুদাই এনেদৰেই নিজৰ চিনাকিটো দিছে। এই কথাটো আমি পুস্তকখনৰ চমু পৰিচয় আগবঢ়াওঁতেও উল্লেখ কৰি আহিছোঁ। জাকুব আৰু যীহুদা দুয়ো প্ৰভু যীশুৰ সতীয়া ভাই আছিল, আৰু জাকুবেই লিখিছিল জাকুবে লিখা পত্ৰ নামৰ পুস্তকখন। তেওঁক পাচনি পৌলে জিৰচালেমৰ খ্ৰীষ্টীয় মণ্ডলীৰ এটা স্তম্ভস্বৰূপ বুলি কৈছিল। জাকুবৰ ভাই যীহুদা, আমি পুস্তকখনৰ পৰিচয় দাঙি ধৰোঁতে এই কথা আঙুলিয়াই দিছিলো যে যীহুদা মানে হৈছে ইংৰাজী ভাষাত উল্লেখ কৰা জুদ নামৰ ব্যক্তিজন। নতুন নিয়মত আমি তিনিজন যীহুদাৰ কথা উল্লেখ কৰা পাওঁ, কিন্তু আমাৰ হাতত থকা বিভিন্ন প্ৰমাণৰ ভিত্তিত আমি প্ৰায় খাটাংভাৱে ক'ব পাৰোঁ যে এই পত্ৰৰ লেখকজন হৈছে প্ৰভু যীশুৰ ভাইসকলৰ মাজৰ এজন যীহুদা। পিতৃ ঈশ্বৰত যিবিলাক প্ৰেমৰ পাত্ৰ, কোনো কোনো ভাষাৰ বাইবেলত প্ৰেমৰ পাত্ৰৰ সলনি পবিত্ৰীকৃত বুলি লিখা আছে, কিন্তু পণ্ডিতসকলে মত প্ৰকাশ কৰিছে যে আচলতে ইয়াত প্ৰেমৰ পাত্ৰ বুলি লিখাটোৱেই অধিক খাপ খায়। আৰু আমি পিতৃ ঈশ্বৰৰ প্ৰেমৰ পাত্ৰ অৰ্থাৎ তেওঁৰ মৰমৰ লোক বুলি জানিব পাৰিলে কথাখিনি আমাৰ বেছি অন্তৰ পৰশা হয়। এজন গ্ৰীক ভাষাৰ পণ্ডিতে এই পদটো এনেদৰে অনুবাদ কৰিছে, যীশুখ্ৰীষ্টৰ বন্ধা গোলাম আৰু জাকুবৰ ভাই যীহুদাৰ পৰা, যিসকল লোকক পিতৃ ঈশ্বৰৰ দ্বাৰা প্ৰেম কৰা হ'ল আৰু যিসকল তেওঁৰ স্থায়ী প্ৰেমৰ পাত্ৰ হ'ল আৰু যিসকল যীশুখ্ৰীষ্টৰ নিমিত্তে ৰক্ষিত হৈছে আৰু স্থায়ীভাৱে অতি যত্নেৰে পহৰা দি থকা অৱস্থাত আছে, যিসকলক বিশেষভাৱে আমন্ত্ৰণ কৰা হ'ল সেইসকলৰ প্ৰতি। এইটো শাস্ত্ৰৰ অতি অপূৰ্ব অংশ। আমি পিতৃ ঈশ্বৰৰ প্ৰেমৰ পাত্ৰ আৰু যীশুখ্ৰীষ্টৰ নিমিত্তে আমাক যত্নেৰে ৰক্ষা কৰা হৈছে। এই শাস্ত্ৰাংশত থকা কেইবাটাও শব্দ আমি অলপ বহলাই চোৱা উচিত, কাৰণ সেইকেইটা অলপ প্ৰয়োজনীয় বিষয়। প্ৰথম শব্দটো হৈছে ৰক্ষিত। এই শব্দটোৱেই আচলতে যীহুদা পুস্তকখনৰ চাবিকাঠিৰ নিচিনা বুলি আমি ক'ব পাৰোঁ, য'ত বিশ্বাসভ্ৰষ্টতাৰ কথা ইমান কোৱা হৈছে যে শাস্ত্ৰৰ আন ক'তো কোৱা হোৱা নাই। এইটো নিশ্চয় অতি ভয় লগা কথা, বিশ্বাসভ্ৰষ্টতাৰ কথাটো। নাইবা আমাক কথাবোৰ কেৱল স্পষ্টভাৱে জনাই দিবৰ কাৰণে লিখা নাছিল। যীহুদাই আমাক এই পটভূমিটো দিছে যাতে বিশ্বাসভ্ৰষ্টতাৰ দিনত তেওঁ আমাক নিশ্চয়তা প্ৰদান কৰিব পাৰে। তেওঁ ৰখা বা সমাৰ্থক শব্দ চাৰিবাৰ ব্যৱহাৰ কৰিছে, আৰু সেইটোৰ অৰ্থ হৈছে যত্নেৰে ৰক্ষা কৰা। খ্ৰীষ্টীয় বিশ্বাসীসকলক যীশুখ্ৰীষ্টত ৰখা হৈছে আৰু তেওঁলোকক ৰাখিছে ঈশ্বৰে। মন কৰক যে 21 নম্বৰ পদত লিখা হৈছে, প্ৰভু যীশুখ্ৰীষ্টৰ দয়ালৈ অপেক্ষা কৰি থাকা। আকৌ 24 নম্বৰ পদত লিখিছে, যিজনাই তোমালোকক নপৰাকৈ ৰক্ষা কৰিবলৈ সমৰ্থ। এই কথাবোৰ আপুনি যি বুলিয়েই নকওক, কিন্তু এইখিনি কথাই নিশ্চয় বিশ্বাসভ্ৰষ্টতাৰ অন্ধকাৰ সময়তো খ্ৰীষ্টীয় বিশ্বাসী ব্যক্তি এজনক পৰিত্ৰাণৰ নিশ্চয়তা প্ৰদান কৰিব পাৰে। আমি এই কথা দেখা পাম যে আপুনি আৰু মই আচলতে বিশ্বাসভ্ৰষ্টতাৰ দিনতেই বাস কৰি আছো। প্ৰভু যীশুৱে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি লৈ যাবলৈ অহাৰ আগলৈকে এই বিশ্বাসভ্ৰষ্টতা আৰু কিমান পৰিমাণে বাঢ়ি যাব আমি ক'ব নোৱাৰো, আচলতে কোনেও ক'ব নোৱাৰে। কিন্তু আমি নিঃসন্দেহে আজি বিশ্বাসভ্ৰষ্টতাৰ মাজতেই বাস কৰি আছো। ৰক্ষিত বা সংৰক্ষিত কৰাৰ কথাটোকে আকৌ চাই আমি মনত পেলাব পাৰোঁ যে খোৱা বস্তু সংৰক্ষণ কৰাৰ 2টা পদ্ধতি আছে। এটা হৈছে ভিনেগাৰত দি ৰখা আৰু আনটো হৈছে চেনিত দি সংৰক্ষণ কৰা। আজি বহুতো খ্ৰীষ্টীয় বিশ্বাসী সংৰক্ষিত অৱস্থাত আছে ঠিকেই, কিন্তু আমি ভাবোঁ তেওঁলোক ভিনেগাৰতহে সংৰক্ষিত হৈ আছে, অৰ্থাৎ তেওঁলোকে তেনে ব্যৱহাৰেই প্ৰদৰ্শন কৰে। তেওঁলোকৰ আচাৰ ব্যৱহাৰত ভিনেগাৰ প্ৰকাশ পায়, টেঙা টেঙা ভাৱ এটা প্ৰকাশ পায়। কিন্তু চেনিত সংৰক্ষিত হোৱা সাধুসকলো আছে। তেওঁলোক সঁচাকৈয়ে চেনিৰ নিচিনা মধুৰ। তেওঁলোক কেৱল নাৰীসকলেই নহয়, কিন্তু ভিনেগাৰত সংৰক্ষিত হোৱা যেন লগা সাধুসকলো আচলতে ঈশ্বৰৰ অনুগ্ৰহতেই সংৰক্ষিত হৈ আছে। ঈশ্বৰৰ অনুগ্ৰহই তেওঁলোকক সংৰক্ষিত কৰি ৰাখিছে। প্ৰকাশিত বাক্য 12 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত পাচনি জোহনে আমাক এইবুলি জনাব যে এওঁলোকে মেৰ পোৱালি অৰ্থাৎ খ্ৰীষ্টৰ তেজেৰে ছয়তানক পৰাস্ত কৰিব, আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলে সেইদৰেই মহাক্লেশৰ সময়ছোৱা অতিক্ৰম কৰিব, আৰু আমি একমাত্ৰ সেইদৰেই জয়যুক্ত হ'ব পাৰিম, মেৰ পোৱালি অৰ্থাৎ খ্ৰীষ্টৰ তেজেৰে। ছয়তানক জয় কৰিবলৈ আমাৰ নিজৰ কোনো গুণ নাইবা সামৰ্থ্য নাই। প্ৰভু যীশুৱে নিজে দিয়া সেই দৃষ্টান্তটিলৈকে আমি আকৌ উভতি চাব খুজিছো। প্ৰভু যীশুৱে কৈছিল, মই মেৰৰ সজৰখীয়া, সজৰখীয়াই নিজৰ জাকটিৰ বাবে নিজ প্ৰাণকো দিয়ে। জোহনে লিখা শুভবাৰ্তাৰ 10 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। তাৰ পাছত তেওঁ নিজৰ মেৰৰ জাকটিৰ বিষয়ে এনেদৰে কৈছে, মোৰ মেৰবিলাকে হ'লে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো আৰু সেইবিলাক মোৰ পাছে পাছে আহে, আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব। মোৰ পিতৃ যিজনাই সেইবিলাকক মোক দিলে তেওঁ সকলোতকৈ মহান, সেই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। জোহনে লিখা শুভবাৰ্তাৰ 10 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদৰ পৰা 29 নম্বৰ পদ। কোনো মেৰ বা ভেড়া এটা যদি নিৰাপদে ৰখা হয়, তাত সেই মেৰটোৰ কোনো কৃতিত্ব নাই। মেৰ বা ভেড়াটিয়ে নিজক বচাব নোৱাৰে। শত্ৰুৰ সৈতে যুদ্ধ কৰিবলৈ ইয়াৰ কোনো চোকা দাঁত বা হাতোৰা নাই। ই বেগাই দৌৰিবও নোৱাৰে। সহায় এটাইও নিজক বচাব নোৱাৰে, কিন্তু বিপদৰ পৰা পলাই সাৰিব পাৰে। কিন্তু ভেড়া এটাই সেইটোও কৰিব নোৱাৰে। মুঠতে ভেড়া একেবাৰে অসহায়। যেতিয়া ঈশ্বৰৰ কোনোবা মেৰে অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসী এজনে নিজকে পৰিত্ৰাণপ্ৰাপ্ত লোক বুলি নিশ্চয়তাপূৰ্ণভাৱে কয়, তেতিয়া আচলতে নিজৰ সামৰ্থক লৈ গৌৰৱ কৰা নহয়, তেওঁৰ ৰখীয়া যীশুখ্ৰীষ্টৰ গৌৰৱ কৰাহে হয়। তেওঁৰ এজন অতি অপূৰ্ব মেৰ ৰখীয়া আছে। প্ৰিয় শ্ৰোতা, যদিহে আপুনি কৈ আছে যে আপুনি পৰিত্ৰাণ পাইছে নে নাই সেই বিষয়ে আপুনি নিশ্চিত নহয়, তেনেহলে আপুনি আপোনাৰ ৰখীয়া অৰ্থাৎ যীশুখ্ৰীষ্টৰ বিষয়ে নিশ্চয় ভালদৰে মনত পেলোৱা নাই। কাৰণ তেওঁ কৈছে তেওঁ আপোনাক ৰক্ষা কৰিবলৈ আৰু ৰাখিবলৈ সমৰ্থ। তেওঁ কৈছে যে কোনো সৃষ্ট প্ৰাণী বা ব্যক্তিয়ে আপোনাক তেওঁৰ হাতৰ পৰা কাঢ়ি নিব নোৱাৰে। আপুনি তেওঁক ধৰি থাকিব পাৰিবনে নোৱাৰে সেইটো আচল প্ৰশ্ন নহয়, তেওঁ আপোনাক ধৰি থকাটোহে আচল প্ৰশ্ন। তেওঁ কৈছে যে তেওঁ আপোনাক ধৰি ৰাখিব পাৰে, গতিকে তেওঁৰ কথাত বিশ্বাস কৰি তেওঁত আস্থা ৰখাটোহে আচল কথা। আমি এই কথাটো মনত ৰাখিব লাগে যে আমাৰ পৰিত্ৰাণ ঈশ্বৰৰ বাক্যৰ ওপৰতহে প্ৰতিষ্ঠিত। তেওঁক আপুনি বিশ্বাস কৰে নে নকৰে সেইটো আপোনাৰ কথা। আপোনাৰ পৰিত্ৰাণৰ নিশ্চয়তা তাৰ ওপৰতে নিৰ্ভৰ কৰে, কাৰণ তেওঁ এই কথাটো অতি পৰিষ্কাৰভাৱে জনাই দিছে যে আপুনি নিশ্চিতভাৱে পৰিত্ৰাণ লাভ কৰে যদিহে আপুনি তেওঁত ভৰসা কৰে, যদিহে আপুনি তেওঁত আস্থা ৰাখে। এতিয়া এই যিহুদাৰ পত্ৰত বিশ্বাসভ্ৰষ্টতাৰ অন্ধকাৰ দিনৰ কথা কোৱা হৈছে, কিন্তু তাৰ মাজতো ঈশ্বৰে কৈছে যে তেওঁ নিজৰ লোকসকলক ৰক্ষা কৰি ৰাখিবলৈ সমৰ্থ আৰু আমন্ত্ৰিত। আমাক যীশুখ্ৰীষ্টত অতি নিৰাপদভাৱে সংৰক্ষিত কৰা হৈছে, কিন্তু আমাক আমন্ত্ৰিত বুলিও কোৱা হৈছে। শাস্ত্ৰত যেতিয়া আমন্ত্ৰিত বুলি কোৱা হৈছে তাৰ মানে কেৱল নিমন্ত্ৰণ জনোৱাৰ কথাটোকেই বুজোৱা হোৱা নাই, কিন্তু সেই নিমন্ত্ৰণ পঠোৱাৰ পাছত নিমন্ত্ৰণ গ্ৰহণ কৰা আৰু ঈশ্বৰৰ আত্মাৰ যোগেদি সেই নিমন্ত্ৰণ গ্ৰহণ কৰা কাৰ্যটো বাস্তৱত পৰিণত কৰা হোৱাৰ কথাও বুজোৱা হৈছে। পাচনি পৌলে প্ৰথম কৰিন্থিয়া প্ৰথম অধ্যায়ৰ 22-24 নম্বৰ পদলৈ কোৱা কথাখিনি আমি পঢ়ি চাওঁচোন। ইয়াত এনেদৰে লিখিছে, যিহেতু যিহুদীবিলাকে চিন খোজে আৰু গ্ৰীকবিলাকে জ্ঞান বিচাৰে, কিন্তু আমি হলে ক্ৰুচত দিয়া সেই খ্ৰীষ্টকহে ঘোষণা কৰোঁ। তেওঁ যিহুদীবিলাকলৈ বিঘিনি, পৰজাতিবিলাকলৈ মূৰ্খতা, কিন্তু যিহুদী বা গ্ৰীক হওক, আমন্ত্ৰিতবিলাকলৈ ঈশ্বৰৰ শক্তি আৰু ঈশ্বৰৰ জ্ঞানস্বৰূপ। এৰা প্ৰিয় শ্ৰোতা, যদিহে আপুনি খ্ৰীষ্টত ঈশ্বৰৰ জ্ঞান আৰু শক্তি বিচাৰি পাইছে, বিচাৰি লৈছে আৰু আপুনি তেওঁত বিশ্বাস স্থাপন কৰিছে, আপুনিও সেই আমন্ত্ৰিতসকলৰ মাজৰ এজন। নিমন্ত্ৰণটো সকলোলৈকে আগবঢ়োৱা হৈছে, কিন্তু যেতিয়া সেই নিমন্ত্ৰণ গ্ৰহণ কৰি কোনোবাই বিশ্বাস কৰে তেতিয়া তেওঁক আমন্ত্ৰিত বুলি কোৱা হয়। যিহুদাই আচলতে ইয়াত ঠিক সেই অৰ্থই কৰিছে আৰু পাচনি পৌলেও সেইটো আমাৰ বাবে জনাই দিছে। এতিয়া আমি 2 পদটো পাঠ কৰি দিম। যিহুদাৰ পত্ৰ 2 পদ, তোমালোকলৈ দয়া, শান্তি আৰু প্ৰেম বাহুল্যৰূপে হওক। আমি এই 3 শব্দৰ মাজত থকা পাৰ্থক্যটো চিনি পাব লাগে, দয়া, শান্তি আৰু প্ৰেম। তাৰ পাছত শব্দকেইটাৰ মাজত থকা দৃঢ় সম্বন্ধটোৰ কথাও আমি জানিব লাগে। প্ৰেম ঈশ্বৰৰ এটা বিশেষ গুণ। যিহেতু ঈশ্বৰ প্ৰেম, তেওঁ কৰুণাময় আৰু সেইবাবেই তেওঁ অনুগ্ৰহ প্ৰদান কৰিলে। ঈশ্বৰৰ প্ৰেমে সমগ্ৰ মানৱ জাতিকেই আঁকোৱালি লয়। যোহন 3:16 পদত এইবুলি কৈছে, কিয়নো ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একেজাত পুত্ৰকে দান কৰিলে যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। কোনো লোক ধ্বংস হোৱাটো ঈশ্বৰে নিবিচাৰে। এই পৃথিৱীৰ প্ৰতিজন মানৱকেই তেওঁ প্ৰেম কৰে। তেওঁ কাৰো পক্ষপাত নকৰে। আনকি তেওঁ মৌচিকো জনাই দিছিল যে তেওঁ মৌচি হোৱা বাবে তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাছিল। আমি পঢ়ি চাওঁ যাত্ৰা পুস্তক 33 অধ্যায়ৰ 19 পদটো,
তাতে জিহুৱাই কলে, মই তোমাৰ আগেদি মোৰ সকলো শ্ৰেষ্ঠত্ব গমন কৰাম আৰু তোমাৰ আগত জিহুৱাৰ নাম ঘোষণা কৰিম। যাক মই অনুগ্ৰহ কৰিব খোজো তাক মই অনুগ্ৰহ কৰিম, আৰু যাক মই দয়া কৰিব খোজো তাক মই দয়া কৰিম। ঈশ্বৰে মুচিৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল কাৰণ তেওঁ তাৰ উত্তৰ নিজৰ মাজতেই পাইছিল। গতিকে সেই অৰ্থত তেওঁ সকলোকে সমানে প্ৰেম কৰে। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আজি আপোনাক প্ৰেম কৰে। তেওঁ আপোনাক কিমান ভাল পায় সেইটো বুজি পালে আপোনাৰ হৃদয় ভগ্ন হ'ব, আপোনাৰ চকুলো ওলাব। ঈশ্বৰৰ প্ৰেমৰ অভিজ্ঞতা লাভ কৰাৰ পৰা আপুনি নিজকে বঞ্চিত কৰি ৰাখিব পাৰে, কিন্তু আপোনাক প্ৰেম কৰাত ঈশ্বৰক আপুনি বাধা দিব নোৱাৰে। সূৰ্যই পোহৰ দিয়াত আপুনি বাধা দিব নোৱাৰে, কিন্তু আপুনি ছাতি এটা মেলি ল'লে আপোনাৰ গাত সূৰ্যৰ সেই ৰ'দ নপৰা আপুনি হয়তো কৰিব পাৰে। কিছুমান ছাতি আছে যিবোৰে আপোনাক ঈশ্বৰৰ প্ৰেম উপভোগ কৰাৰ পৰা বঞ্চিত কৰি ৰাখিব পাৰে। তেওঁৰ ইচ্ছাত বাধা দিয়াৰ ছাতি, আপোনাৰ জীৱনত থকা পাপৰ ছাতি ইত্যাদি। ঈশ্বৰে আমাক প্ৰেম কৰে যদিও তেওঁ আমাক প্ৰেমেৰে পৰিত্ৰাণ দিব নোৱাৰে। ঈশ্বৰ পবিত্ৰ আৰু ন্যায়বান। তেওঁৰ মানদণ্ড কমাই দি আপোনাক স্বৰ্গত স্থান দি স্বৰ্গৰ ন্যায়ালয়ৰ সন্মান হানি কৰিব নোৱাৰে। যিকোনো দেশৰ ন্যায়াধীশ এজনে দেশৰ আইন মানি চলি মনে মনে টেবুলৰ তলেৰে ঘোচ খাব যেনেকৈ নোৱাৰে, তেনেকৈ ঈশ্বৰেও আমাক প্ৰেম কৰিলে বুলিয়েই নিজে বনোৱা আইন ভংগ কৰি আমাক স্বৰ্গত স্থান দিব নোৱাৰে। ঈশ্বৰে তেওঁৰ পবিত্ৰতা, ধাৰ্মিকতা আৰু ন্যায় বাহাল ৰাখিবই লাগিব। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে, তেওঁ জগতক কৰুণাপূৰ্ণ প্ৰেম কৰিলে, যি কৰুণাই মানুহৰ বাবে বিশেষভাৱে চিন্তা কৰে, আৰু সেইবাবেই তেওঁ নিজৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক আমালৈ দান কৰিলে আমাৰ সলনি শাস্তি গ্ৰহণ কৰিবলৈ। এতিয়া কোনোবাই নিজক পাপী বুলি মানি লৈ সেই ঈশপুত্ৰ যীশুক গ্ৰহণ কৰিলে আৰু তেওঁৰ পৰিত্ৰাণ গ্ৰহণ কৰিলে, তেনেলোকক ঈশ্বৰে ন্যায়সংগতভাৱেই পৰিত্ৰাণ দিব পাৰে, স্বৰ্গত স্থান দিব পাৰে। ইয়াকে ঈশ্বৰৰ অনুগ্ৰহ বুলি কোৱা হয়। ইফিচিয়া 2:8-9 আমি এনেদৰে পঢ়িবলৈ পাওঁ, কিয়নো অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্মৰ পৰাও নহয়। ঈশ্বৰে আমাক সুস্থ কৰাৰ আগতে আমাক ক্ষমা কৰিব লাগিব। মানুহক পবিত্ৰকৰণ কৰাৰ আগতে মানুহক ক্ষমা কৰি ধাৰ্মিক বুলি ঘোষণা কৰিব লাগিব। পৰিত্ৰাণ সম্বন্ধে ঈশ্বৰৰ যি আঁচনি, সেই আঁচনিত ঈশ্বৰৰ অনুগ্ৰহই ঈশ্বৰৰ কৰুণাৰ আগে আগে যায়। ঈশ্বৰৰ অনুগ্ৰহই ঈশ্বৰৰ কৰুণাৰ বাবে বাট মুকলি কৰে। এতিয়া আমি শান্তি শব্দটো চাওঁ। ঈশ্বৰৰ শান্তি মানে হৈছে খ্ৰীষ্টত ভৰসা কৰা অন্তৰে অনুভৱ কৰা এটা অভিজ্ঞতা। পাচনি পৌলে এই বুলি কৈছে 5:1, এইকাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। ঈশ্বৰৰ সৈতে আমাৰ মিলন হোৱা আৰু শান্তি হোৱাৰ অৰ্থ এইয়ে যে আমি ঈশ্বৰৰ কাষ চাপি যাবলৈ সাহস পাওঁ। তেওঁৰ ওচৰ চপাটো তেওঁ মোৰ বাবে সহজ কৰি দিছে। আপোনাৰ বাবেও সেই কামটো নিশ্চয় কঠিন কৰি ৰখা নাই। তেওঁ এইটোৱেই বিচাৰে, আমি যাতে এই কথা বুজি পাওঁ যে আমি নিজক পাপী বুলি জানি, পাপী বুলি উপলব্ধি কৰি খ্ৰীষ্টক আমাৰ পবিত্ৰতা বুলি ভৰসা কৰোঁ, আৰু তেনে কৰা লোকৰ বিৰুদ্ধে ঈশ্বৰৰ আৰু কোনো ধৰণৰ অভিযোগ নাথাকে। জগতখনে আপোনাৰ বিৰুদ্ধে অভিযোগ আনিব পাৰে, গোটেই জগতখনেই আপোনাক প্ৰত্যাখ্যান কৰিব পাৰে, কিন্তু যদিহে আপুনি খ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, আপুনি নিজকে পাপী বুলি মানি লৈ
আপোনাৰ পাপৰ ক্ষমা বিচাৰিছে, খ্ৰীষ্টতে আপোনাৰ জীৱন সঁপি দিছে, তেনেহ'লে ঈশ্বৰে আপোনাক গ্ৰহণ কৰিছে খ্ৰীষ্টত। তেওঁ আপোনাক প্ৰেম কৰে আৰু আপোনাক সেই শান্তি দিব বিচাৰে যি শান্তি আপুনি উপভোগ কৰিব পাৰে ঈশ্বৰৰ প্ৰতিজ্ঞাত মূৰ থৈ শান্তিৰে জিৰণি লৈ। বাইবেলত লিখিছে, আৰু আমি জানো যে যিবিলাকে ঈশ্বৰক প্ৰেম কৰে, যিবিলাক তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁবিলাকৰ পক্ষে সকলোৱেই মংগলৰ অৰ্থে একেলগে কাৰ্য কৰিছে। ৰোমিয়া 8:28। যদিহে আপুনি খ্ৰীষ্টত আপোনাৰ জীৱন সঁপি দিছে, তেওঁকেই আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, তেনেহ'লে আপোনাৰ ভৱিষ্যত ঈশ্বৰৰ হাতত অতি নিৰাপদ। এই কথা বাৰু আপুনি মনত ৰাখিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
পৰিত্ৰাণ পাবলেহে ঈশ্বৰে পুত্ৰ যীশুক পঠালে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন। কি অমূল্য দান আজি ধন্যবাদেৰে জনে তেওঁৰ বাক্য শুনি বিশ্বাস মাথো তেওঁতে কৰে, তেওঁ অনন্ত জীৱন পায়, মৃত্যুৰ পৰা জীৱনলে যায়। তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন। কি অমূল্য দান আজি ধন্যবাদেৰে। ধন্যবাদেৰে।